ফিলিপিয়া পত্ৰ এক অধ্যায়। ফিলিপিয়াসকলৰ প্ৰতি পৌলৰ প্ৰেমৰ নমস্কাৰ। খ্ৰীষ্ট যীশুৰ দাস পৌল আৰু তিমঠিয় খ্ৰীষ্ট যীশুত থকা যিসকল পবিত্ৰ লোক ফিলিপিত আছে তেখেতসকলৰ সৈতে তেখেতসকলৰ অধ্যক্ষ আৰু পৰিচাৰকসকলৰ সমীপলৈ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। মই আপোনালোকৰ প্ৰতিটোভাৱেৰে মোৰ ঈশ্বৰ ধন্যবাদ কৰোঁ। প্ৰতিবাৰে মই আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰোঁ, এয়া সদায় এটা আনন্দৰ নিবেদন হয়। প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তা ঘোষণাৰ কাৰ্যত আপোনালোকৰ সহভাগিতা থকাৰ বাবে মই ধন্যবাদ কৰোঁ। যিজনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে সেইজনে যীশুখ্ৰীষ্টৰ আগমনৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ। আপোনালোক সকলোৰে বিষয়ে এনে ন্যায় ভাৱ ৰখা মোৰ উচিত, কাৰণ আপোনালোক মোৰ হৃদয়ত আছে। কিয়নো মই বন্দী অৱস্থাত থাকোঁতে আৰু শুভবাৰ্তাৰ পক্ষৰ উত্তৰ আৰু প্ৰমাণ দিয়া কথা যি অনুগ্ৰহ পালোঁ তাৰে আপোনালোকো সহভাগী হৈছে। কাৰণ খ্ৰীষ্ট যীশুৰ স্নেহত মই আপোনালোকৰ কাৰণে কিমান সাৱিয়াস কৰোঁ সেই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী আছে। আৰু মই প্ৰাৰ্থনা কৰি আছো যাতে আপোনালোকে প্ৰেম, জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে। মই প্ৰাৰ্থনা কৰোঁ আপোনালোকে যাতে যি যি শ্ৰেষ্ঠ সেইবোৰ বিবেচনা কৰি সেইদৰে নিৰ্ণয় কৰিব পাৰে আৰু এইদৰে খ্ৰীষ্টীয়ৰ দিনৰ অপেক্ষাৰ নিদোষী আৰু নিবিঘ্ন হওঁ। নিবেদন কৰোঁ আপোনালোক যেন ঈশ্বৰৰ মহিমা আৰু প্ৰশংসাৰ অৰ্থে যীশুখ্ৰীষ্টৰ যোগেদি ধাৰ্মিকতাৰ ফলেৰে পৰিপূৰ্ণ হয়। এতিয়া হে ভাইসকল, আপোনালোকে এই কথা জানি লোৱাটো মই ইচ্ছা কৰোঁ যে মোলৈ যি যি ঘটিল সেইবোৰ শুভবাৰ্তাৰ বাবে বাধা হোৱাৰ বিপৰীতে বৃদ্ধিৰ অৰ্থেহে ঘটিল। কাৰণ খ্ৰীষ্টত মোৰ যি বন্ধন সেই গোটেই প্ৰীতনিয়মত আৰু আন সকলোৰে আগত প্ৰকাশিত হ'ল। আৰু সেয়ে খ্ৰীষ্ট থকা ভাইসকলৰ অধিকভাগে মই বন্ধনত থকা অৱস্থাত প্ৰভু দৃঢ় বিশ্বাস ৰাখিছে, ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে ক'বলৈ অধিক সাহ কৰিছে। কোনো কোনোৱে ঈৰ্ষাৰে আৰু বিবাদেৰে আৰু কোনো কোনোৱে সৎভাৱেৰে খ্ৰীষ্টক ঘোষণা কৰে। এভাগে প্ৰেমৰ কাৰণে ঘোষণা কৰে আৰু চিনস্বৰূপে মই শুভবাৰ্তাৰ পক্ষত উত্তৰ দিবলৈ নিযুক্ত হৈছোঁ বুলি জানিছোঁ। কিন্তু কিছুমানে স্বাৰ্থপৰতাৰে আৰু আন্তৰিকতাহীনভাৱে খ্ৰীষ্টক প্ৰচাৰ কৰে। তেখেতসকলে শুদ্ধভাৱেৰে নহয় কিন্তু মূৰ বন্ধন ক্লেশযুক্ত কৰিবৰ আশাৰে তাকে কৰে। তাতেই বা কি হ'ল, কপটেৰেই হওক বা সত্যৰেই হওক কোনো প্ৰকাৰে খ্ৰীষ্ট প্ৰচাৰিত হৈ আছে, ইয়াতে মই আনন্দহে কৰিছোঁ আৰু আনন্দ কৰি থাকিম। কিয়নো মই জানো যে আপোনালোকৰ প্ৰাৰ্থনা আৰু যীশুখ্ৰীষ্টৰ আত্মাৰ উপকাৰৰ যোগেদি মোৰ পৰিত্ৰাণৰ অৰ্থে এয়ে মোলৈ ঘটিব। এয়ে মোৰ আকাংক্ষা আৰু আশা সিদ্ধ হ'ব যে মই কোনোমতে লজ্জিত নহ'ম। কিন্তু হাঁহেৰে যেনেকৈ সদায় তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰাই হওক মোৰ শৰীৰত খ্ৰীষ্ট মহিমান্বিত হ'ব। কিয়নো মোৰ পক্ষে জীয়াই থকা হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ। কিন্তু মাংসত জীয়াই থকা যদি মোৰ পক্ষে কৰ্মৰ ফল উৎপন্ন কৰোতা হয় তেনেহ'লে কোনটো মনোনীত কৰিম সেই বিষয়ে মই নাজানো। কিন্তু মই এই দুটাৰ চেপাৰ মাজত সোমাই আছোঁ, ইয়াৰ পৰা গৈ খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা, কিয়নো সেয়ে অতি অধিক গুণে উত্তম। কিন্তু এতিয়া আপোনালোকৰ কাৰণে শৰীৰত জীৱিত থকাই অধিক প্ৰয়োজন হৈছে আৰু ইয়াকে মই দৃঢ় প্ৰত্যয় কৰি থাকিম বুলি জানিছোঁ। হয়, আৰু বিশ্বাসত আপোনালোকৰ বৃদ্ধি আৰু আনন্দ হ'বৰ বাবে আপোনালোক সকলোৰে আগত থাকিবলৈ পাম। মোৰ বাবে আপোনালোকৰ শ্লাঘাৰ কাৰণ খ্ৰীষ্ট যীশুত উপচি পৰা উচিত। যিহেতু মই আপোনালোকৰ সৈতে পুনৰাই উপস্থিত হৈছোঁ, মই যদি আপোনালোকক চাবলৈ যাওঁ নাইবা অনুপস্থিতিতো থাকোঁ, তথাপি আপোনালোকে যে এক আত্মাৰে থ্ৰী হৈ আছে আৰু এক মনেৰে শুভবাৰ্তাৰ সম্বন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছে এই বিষয়ে যেন আপোনালোকৰ পৰা শুনিবলৈ পাম, ইয়াৰ বাবেই আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য জীৱন যাপন কৰক। সেয়ে মাত্ৰ মোৰ নিবেদন, আপোনালোকৰ বিৰোধীসকলৰ বাবে কোনো বিষয়ত ত্ৰাসযুক্ত নহ'ব। সেয়ে তেখেতসকলৰ অৰ্থে বিনাশ, কিন্তু আপোনালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্ৰাণৰ প্ৰমাণ হয়। কিয়নো খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয় কিন্তু খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিবলৈকো আপোনালোকক তেওঁৰ কাৰণে অনুগ্ৰহ দান কৰা হ'ল। যিহেতু আপোনালোকে আগেয়ে মোক যি ৰূপত যুদ্ধ কৰা দেখিলে আৰু এতিয়াও কৰি থকা শুনিছে, সেইদৰে আপোনালোকেও যুদ্ধ কৰক।